বাতৰিক কৈছো ডলি দেৱী আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰীয়ে আজি মন কী বাতত অসমৰ নগাঁও জিলাত হাতী বন্ধু নামৰ এটা সংগঠনে বনৰীয়া হাতীৰ বাবে গ্ৰহণ কৰা ব্যতিক্ৰমী পদক্ষেপক প্ৰশংসা কৰে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাহিনীটোৰ সাহসী কৰ্মকৰ্তাসকলক অভিবাদন জনায়। ইজৰাইল আৰু পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছৰ মাজত প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতি চুক্তি আজি নিৰ্ধাৰিত সময়তকৈ 3 ঘণ্টা পলমকৈ আৰম্ভ হয়। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত ভাৰত গতিশীলতা আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী 2025ত 22টা পৃথক ব্ৰেণ্ডৰ 56বিধ নতুন সামগ্ৰী মুকলি কৰা হৈছে। আৰু মালয়েছিয়াৰ কুৱালালামপুৰত আজি অনুষ্ঠিত মহিলাৰ 19 বছৰ অনুৰ্ধ T20 ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে ৱেষ্ট ইণ্ডিজক 9 উইকেটত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন কী বাত অনুষ্ঠানৰ 118 সংখ্যক খণ্ডত মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ অসমৰ নগাঁও জিলাৰ এখন গাঁৱত গাঁওবাসীয়ে হাতী বন্ধু নামৰ এটা সংগঠনৰ জৰিয়তে বনৰীয়া হাতীৰ বাবে গ্ৰহণ কৰা ব্যতিক্ৰমী পদক্ষেপৰ বিষয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে গাঁওবাসীয়ে 800 বিঘা বান ক্ষতিগ্ৰস্ত ভূমিত হাতীৰ খাদ্যৰ বাবে ঘাঁহ ৰোপণ কৰিছে। শ্ৰীমোদীয়ে ছত্তীশগড়ৰ গুৰু ঘাছিদাস টুমৰ পিংলা বাঘ সংৰক্ষিত বনাঞ্চল আৰু মধ্যপ্ৰদেশৰ ৰাতাপানী বাঘ সংৰক্ষিত বনাঞ্চল গঠনৰ বাবে সুখী হোৱা বুলি প্ৰকাশ কৰে। ষ্টাৰ্টআপ ইণ্ডিয়াৰ 9 বছৰ সম্পূৰ্ণ হোৱা প্ৰসংগত শ্ৰীমোদীয়ে কয় যে দেশৰ ষ্টাৰ্টআপ সংস্কৃতি কেৱল ডাঙৰ ডাঙৰ চহৰতে সীমাবদ্ধ হৈ থকা নাই, বৰং এই সংস্কৃতি জনসংখ্যা আৰু অৰ্থনৈতিক বিকাশক লৈ চিহ্নিত কৰা দ্বিতীয় আৰু তৃতীয় স্তৰৰ মহানগৰলৈও সম্প্ৰসাৰিত হৈছে। আজি মন কী বাতত প্ৰধানমন্ত্ৰীয়ে মহাকাশ খণ্ডত দেশৰ শেহতীয়া সাফল্যৰ প্ৰশংসা কৰে। বাংগালুৰুত থকা ভাৰতীয় মহাকাশ প্ৰযুক্তি ষ্টাৰ্টআপ পিক্সেলৰ প্ৰসংগ উত্থাপন কৰি শ্ৰীমোদীয়ে দেশৰ প্ৰথমটো ব্যক্তিগত উপগ্ৰহ নক্ষত্ৰ ফায়াৰফ্লাইৰ সফল উৎক্ষেপণৰ কথা উল্লেখ কৰে। তেওঁ কয় যে মহাকাশ ক্ষেত্ৰত ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ এয়া এক উল্লেখযোগ্য সোপান। প্ৰধানমন্ত্ৰী মোদীয়ে 75 সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। এই প্ৰসংগতে তেওঁ সংবিধান সভাৰ সদস্যসকললৈও শ্ৰদ্ধা নিবেদন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 25 জানুৱাৰীত উদযাপন কৰিবলগীয়া ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ বিষয়টোত আলোকপাত কৰে। এই দিনটোতে ভাৰতৰ নিৰ্বাচন আয়োগে গঠন কৰা হৈছিল বাবে ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ বিশেষ তাৎপৰ্য আছে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই মেলা হৈছে সাম্য আৰু মহামিলনৰ সন্মিলন। এই মেলাৰ মাজেৰে দেশৰ বৈচিত্ৰ্যৰ মাজত একতাক উদযাপন কৰা হৈছে বুলি তেওঁ কয়। নেতাজী সুভাষ চন্দ্ৰ বসুক স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অহা 23 জানুৱাৰীত নেতাজীৰ জন্মদিন দেশে পৰাক্ৰম দিৱস হিচাপে পালন কৰিব। নেতাজীক এগৰাকী দূৰদৰ্শী নেতা হিচাপে অভিহিত কৰি শ্ৰীমোদীয়ে কয় যে নেতাজী স্বভাৱতে এগৰাকী সাহসী লোক আছিল। অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ নাগৰিক দীপক নাৱামৰ বিষয়েও শ্ৰীমোদীয়ে মন কী বাতত উল্লেখ কৰে। সমাজ আৰু পৰিৱেশৰ উন্নয়নৰ বাবে কাম কৰি অহা দীপক নাৱামে মানসিকভাৱে অসুস্থ শাৰীৰিক প্ৰতিবন্ধী লোক, বৃদ্ধ আৰু নিচাযুক্ত দ্ৰব্য সেৱনকাৰী লোকসকলৰ যত্ন লৈ আহিছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী NDRFৰ আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোৰ সাহসী কৰ্মকৰ্তাসকলক অভিবাদন জনায়। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে NDRFৰ কৰ্মকৰ্তাসকলৰ সাহস, নিষ্ঠা তথা নিস্বাৰ্থ সেৱাৰ শলাগ লয়। দুৰ্যোগৰ প্ৰতি জনোৱা সঁহাৰি, জৰুৰী অৱস্থাত সুৰক্ষা সুনিশ্চিত কৰা তথা জীৱন ৰক্ষা কৰাৰ বাবে NDRFৰ উতুলনীয় প্ৰতিশ্ৰুতিবদ্ধতাক তেওঁ প্ৰশংসা কৰে। দুৰ্যোগ সঁহাৰি তথা ব্যৱস্থাপনাৰ ক্ষেত্ৰত NDRFএ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মান প্ৰতিষ্ঠা কৰা বুলি তেওঁ উল্লেখ কৰে। ইজৰাইল আৰু পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছৰ মাজত প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতি চুক্তি আজি গাজাৰ স্থানীয় সময় অনুসৰি দিনৰ 11:15 অৰ্থাৎ নিৰ্ধাৰিত সময়তকৈ 3 ঘণ্টা পলমকৈ আৰম্ভ হয়। আন্তঃৰাষ্ট্ৰীয় মান সময় অনুসৰি পুৱা 6:30 বজাত আৰু গাজাৰ স্থানীয় সময় অনুসৰি পুৱা 8:30 বজাত এই কাৰ্যসূচী আৰম্ভ হোৱাৰ কথা আছিল। এই চুক্তিৰ মধ্যস্থতাকাৰী কাটাৰে আজি যুদ্ধবিৰতি চুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাটো নিশ্চিত কৰি কয় যে চুক্তিৰ আধাৰত প্ৰাৰম্ভিক পৰ্যায়ত মুকলি কৰি দিবলগীয়া 3গৰাকী পণবন্দীৰ ভিতৰত বিদেশী নাগৰিকত্ব থকা লোকো আছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম X-ত দিয়া এটা বাৰ্তা অনুসৰি তেওঁলোকে নিৰ্দিষ্ট ব্যৱস্থাৰে মুকলি কৰি দিবলগীয়া পণবন্দীসকলৰ তালিকাখন লাভ কৰিছে। সুৰক্ষা সংস্থাসমূহে এই সন্দৰ্ভত সবিশেষ তথ্য পৰীক্ষা নিৰীক্ষা কৰি আছে বুলি তেওঁ উল্লেখ কৰে। কেইবাটাও সংবাদ সংস্থাৰ বাতৰিত প্ৰকাশ পোৱা মতে যুদ্ধ বিধ্বস্ত অঞ্চলটোত উৎসৱমুখৰ পৰিৱেশৰ সূচনা হৈছে আৰু বিলম্ব হোৱা সত্ত্বেও একাংশ পেলেষ্টাইনী লোকে স্বদেশলৈ উভতনি যাত্ৰা আৰম্ভ কৰিছে। ইতিমধ্যে ভাৰতত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰিউভেন আজাদে এই সন্দৰ্ভত কয় যে এই চুক্তিয়ে পণবন্দীসকলক ঘূৰাই অনাৰ সম্ভাৱনা বহন কৰাৰ লগতে হামাছে 2023চনৰ 7 অক্টোবৰত সংঘটিত কৰাৰ দৰে ভৱিষ্যতে যাতে ইজৰাইলীসকলক আক্ৰমণ কৰিব নোৱাৰে এই কথাও নিশ্চিত কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত ভাৰত গতিশীলতা আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী 2025ত 22টা পৃথক ব্ৰেণ্ডৰ 56বিধ নতুন সামগ্ৰী মুকলি কৰা হৈছে। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই কাৰ্যসূচীত কেইবাখনো শেহতীয়া বাহন, অত্যাধুনিক যান বাহন সম্পৰ্কীয় প্ৰযুক্তি তথা ছুপাৰ বাইক, চাৰিচকীয়া বাহন, বাছ আৰু এম্বুলেন্সকে ধৰি বিভিন্ন বাহনৰ শেহতীয়া সা সৰঞ্জাম প্ৰদৰ্শন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা শুকুৰবাৰে এই প্ৰদৰ্শনী মুকলি কৰে। বৃহত্তৰ নয়ডা ইণ্ডিয়া এক্সপ' চেণ্টাৰ এণ্ড মাৰ্ট, নতুন দিল্লীৰ য়শুভূমি আৰু ভাৰত মণ্ডপমত ছদিনীয়া কাৰ্যসূচীৰে এই প্ৰদৰ্শনী আয়োজিত হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ দেশৰ যান বাহন খণ্ডৰ পৰিৱেশকন্তই একেখন মঞ্চত একত্ৰিত হোৱাৰ সুযোগ লাভ কৰিছে। ভাৰতীয় সংবিধান গৃহীত হোৱাৰ 75 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ডাক বিভাগে কাইলৈ নতুন দিল্লীত 3-দিনীয়া কাৰ্যসূচীৰে এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। যোগাযোগ মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি এই অনুষ্ঠানৰ জৰিয়তে সংবিধানত লিপিবদ্ধ প্ৰমূল্যসমূহ প্ৰতিফলিত কৰাৰ লক্ষ্য লোৱা হৈছে। তদুপৰি নাগৰিকসকলৰ মনত ৰাষ্ট্ৰীয় গৌৰৱ তথা একতাৰ মনোভাৱ জগাই তোলাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাই ইয়াৰ সদস্যসকলৰ ব্যক্তিগত তথ্য পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া সৰল কৰি তুলিছে। সাৰ্বজনীন একাউণ্ট নম্বৰ আধাৰৰ জৰিয়তে সংযুক্ত কৰি বৈধ বিবেচিত সদস্যসকলে নিজৰ তথ্য যেনে জন্মৰ তাৰিখ, লিংগ, ৰাষ্ট্ৰীয়তা, পিতৃ মাতৃৰ নাম, চাকৰিত যোগদান আৰু অৱসৰৰ তাৰিখ আদি তথ্যৰ প্ৰতিলিপি দাখিল নকৰাকৈ উন্নীত কৰিব পাৰে। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই ব্যৱস্থাই আবেদন বিবেচনাধীন হৈ থকা 390,000 সদস্যক উপকৃত কৰিব। মন্ত্ৰালয়ে লগতে কয় যে কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাৰ তথ্য ভাণ্ডাৰত সংগৃহীত সদস্যসকলৰ ব্যক্তিগত তথ্যসমূহৰ শুদ্ধতা আৰু সামঞ্জস্য ৰক্ষা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ ইয়াৰ দ্বাৰাহে নিয়াৰিকৈ সেৱা প্ৰদান কৰাটো সম্ভৱ হৈ উঠে। অৱশ্যে 2017 চনৰ 1 অক্টোবৰৰ পূৰ্বে সাৰ্বজনীন একাউণ্ট নম্বৰ লাভ কৰাসকলৰ তথ্য উন্নীতকৰণৰ ক্ষেত্ৰত নিয়োগকৰ্তাৰ দ্বাৰা প্ৰত্যায়িতকৰণ নাইবা প্ৰমাণপত্ৰ প্ৰদানৰ প্ৰয়োজন হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰত সামাজিক মাধ্যমৰ অন্যতম জনপ্ৰিয় মঞ্চ টিকটক ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ পৰিপ্ৰেক্ষিতত কেইবালাখ ব্যৱহাৰকাৰীয়ে টিকটকত ভিডিঅ' চোৱাৰ অভিজ্ঞতাৰ পৰা বঞ্চিত হৈছে। নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠানৰ এদিন পূৰ্বে আজিৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত নতুনকৈ প্ৰণয়ন কৰা আইন বলবৎ কৰা হৈছে। টিকটকৰ চীন দেশৰ মালিকীস্বত্ব সন্দৰ্ভত উচ্চ পৰ্যায়ৰ পৰ্যালোচনা তথা কেইবামাহজোৰা আইনী যুদ্ধৰ পাছত এই নিষেধাজ্ঞা বলবৎ কৰা হয়। ডনাল্ড ট্ৰাম্পে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি সামাজিক মাধ্যম টিকটকৰ ম্যাদ আৰু 90 দিনৰ কাৰণে বৃদ্ধি কৰাৰ কথা ভবা হৈছিল। টিকটকৰ মুখ্য কাৰ্যবাহী বিষয়া চৌ চিউৱে ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা। মালয়েছিয়াৰ কুৱালালামপুৰত আজি অনুষ্ঠিত মহিলাৰ 19 বছৰ অনূৰ্ধ টি20 ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে ৱেষ্ট ইণ্ডিজক 9 উইকেটত পৰাস্ত কৰে। ৱেষ্ট ইণ্ডিজে প্ৰথমে বেট ধৰি 13 অভাৰ আৰু 2টা বলত 8টা উইকেট হেৰুৱাই ভাৰতক 45 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। ভাৰতে 4 অভাৰ আৰু 2টা বলতে সেই লক্ষ্য অতিক্ৰম কৰে। ইয়াৰ আগেয়ে আজি গ্ৰুপ এৰ এখন খেলত শ্ৰীলংকাই মালয়েছিয়াক 139 ৰাণত পৰাজিত কৰে। নতুন দিল্লীত অনুষ্ঠিত ইণ্ডিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাত ডেনমাৰ্কৰ ভিক্টৰ এক্সেলছেনে পুৰুষৰ একক শাখাৰ খিতাপ দখল কৰিছে। প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত ফাইনেলত এক্সেলছেনে হংকঙৰ চি ইউ লীগ 21-16, 21-8 পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে। মহিলাৰ একক শাখাত দক্ষিণ কোৰিয়াৰ এন চে ইয়াঙে থাইলেণ্ডৰ পি চচুঙক 21-12, 21-9 ব্যৱধানত পৰাস্ত কৰি খিতাপ দখল কৰে। এতিয়া বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰীয়ে আজি মন কী বাতত অসমৰ নগাঁও জিলাত হাতী বন্ধু নামৰ এটা সংগঠনে বনৰীয়া হাতীৰ বাবে গ্ৰহণ কৰা ব্যতিক্ৰমী পদক্ষেপক প্ৰশংসা কৰে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাহিনীটোৰ সাহসী কৰ্মকৰ্তাসকলক অভিবাদন জনায়। ইজৰাইল আৰু পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছৰ মাজত প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতি চুক্তি আজি নিৰ্ধাৰিত সময়তকৈ 3 ঘণ্টা পলমকৈ আৰম্ভ হয়। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত ভাৰত গতিশীলতা আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী 2025ত 22টা পৃথক ব্ৰেণ্ডৰ 56বিধ নতুন সামগ্ৰী মুকলি কৰা হৈছে। আৰু মালয়েছিয়াৰ কুৱালালামপুৰত আজি অনুষ্ঠিত মহিলাৰ 19 বছৰ অনূৰ্ধ টি20 ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে ৱেষ্ট ইণ্ডিজক 9 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি নিশা 9:25।